Ella acompañó. Batori porizo, Zodumoni Hoike, Arumur Hoite Ase, Bhasoti Debi, Etiar Prothan Batori Homu Hoise Lukohabataji, Rastriogit, Bonde Matramor, Ekopon Sasbosor, Hompurno Hua Opolike, Bihik Alusona Onostitohoi Dilli Rekonadalote, Lalkil Lat Hongkorito, Bumavis Puronor, Kotonar, Gusorot Greptar Hua, Tinizon Sikitsok, Aru Ezon Prosarokor, Near Zimarmiat Saridinor Babe, Brid Hikorise. ভাৰতে স্বচ্ছ শক্তিৰ ক্ষেত্ৰত মুঠ শক্তি উৎসৰ 50% অজীৱাশ্ম উৎসৰ পৰা আহৰণ কৰাৰ লক্ষ্যত উপনীত হৈছে। ভাৰত নেপাল সাংস্কৃতিক মহোৎসৱৰ তৃতীয় সংস্কৰণ আজি নেপালৰ লুম্বিনীত আৰম্ভ হৈছে। আৰু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টি-20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল কাইলৈ কটকত খেলোৱা হ'ব। এতিয়া শুনক বিতং বাতৰি। লোকসভাত আজি ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিশেষ আলোচনা অনুষ্ঠিত হয়। 1875 চনত বংকিম চন্দ্ৰ চেটাৰ্জীয়ে এই গীতটি ৰচনা কৰিছিল। আলোচনা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বন্দে মাতৰম মন্ত্ৰই সমগ্ৰ দেশকে শক্তি আৰু অনুপ্ৰেৰণা যোগোৱাৰ লগতে স্বাধীনতা আন্দোলনতো প্ৰভাৱান্বিত কৰিছিল। এই বিষয়টো লৈ আলোচনা কৰিবলৈ পোৱাটো দেশবাসীৰ লগতে সদনৰ প্ৰতিগৰাকী সদস্যৰ বাবে গৌৰৱ আৰু সৌভাগ্যৰ বিষয় বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱাটো গৌৰৱৰ মহৎ অধ্যায় পুনৰ প্ৰতিষ্ঠাৰ এটা সুযোগ। তেওঁ কয় যে বন্দে মাতৰমে স্বাধীনতা সংগ্ৰামীসকলৰ সপোন বাস্তৱায়িত কৰাৰ বাবে জনসাধাৰণক অনুপ্ৰেৰণা যোগায়। প্ৰধানমন্ত্ৰীয়ে কয় যে বন্দে মাতৰমৰ শতবাৰ্ষিকীত সমগ্ৰ দেশত জৰুৰী অৱস্থা বলৱৎ হৈ আছিল। যি সময়ত ৰাষ্ট্ৰীয় গীতটোৰ শতবাৰ্ষিকী পৰম উৎসাহেৰে উদযাপন কৰিব লাগিছিল, সেই সময়ত সাংবিধানিক প্ৰমূল্যক অৱজ্ঞা কৰা হৈছিল আৰু যিসকলে দেশৰ বাবে জীৱন পণ কৰিছিল সেইসকলকো কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ এই অবিস্মৰণীয় সৃষ্টিয়ে ঔপনিৱেশিক ব্ৰিটিছ চৰকাৰৰ বংগ বিভাজন নীতিকো উফৰাই দিবলৈ জনসাধাৰণক উৎসাহিত কৰিছিল বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে বন্দে মাতৰম হৈছে মহান সাংস্কৃতিক পৰম্পৰাৰ আধুনিক প্ৰকাশ। তেওঁ জনসাধাৰণৰ সৈতে এই গীতটিৰ গভীৰ সম্পৰ্কই দেশৰ স্বাধীনতা যুদ্ধৰ যাত্ৰাক প্ৰতিফলিত কৰে বুলি মন্তব্য কৰে। বন্দে মাতৰমে স্বাধীনতা আন্দোলনক শক্তি আৰু পথ প্ৰদৰ্শন কৰিছিল বুলিও তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে 1937 চনত বন্দে মাতৰমৰ বিৰোধিতা কৰা মুছলিম লীগৰ ৰাজনীতিৰ বিষয়েও উল্লেখ কৰে। শ্ৰীমোদীয়ে বন্দে মাতৰমক আপোচ কৰাৰ বাবে কংগ্ৰেছক সমালোচনা কৰে। বিতৰ্কত অংশ লৈ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে কয় যে বংগদেশৰ বহু লেখক আৰু কবিৰ গীতে স্বাধীনতা আন্দোলনক অনুপ্ৰাণিত কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ভাষণত বিষয়টোক ৰাজনৈতিক ৰহণসনা বুলি শ্ৰীগগৈয়ে অভিযোগ তোলে। সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱে কয় যে বন্দে মাতৰমে জনসাধাৰণক একত্ৰিত কৰিছিল। বন্দে মাতৰমৰ আৱেগে সাম্প্ৰদায়িক ৰাজনীতিক প্ৰত্যাখ্যান কৰিছিল বুলিও তেওঁ উল্লেখ কৰে। আলোচনাৰ আৰম্ভণিতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আলোচনাৰ পাতনি মেলি ঔপনিৱেশিক শোষণৰ বিৰুদ্ধে ভাৰতে যুঁজ দিয়াৰ কঠিন সময়ত বন্দে মাতৰমে আশাৰ সঞ্চাৰ কৰিছিল বুলি উল্লেখ কৰে। বিজেপিৰ সাংসদ অনুৰাগ সিং ঠাকুৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বন্দে মাতৰমৰ সন্দৰ্ভত লোকসভাত দিয়া ভাষণটোক ঐতিহাসিক নথিত পৰিণত হোৱা বুলি উল্লেখ কৰি ই ভৱিষ্যতৰ প্ৰজন্মক উৎসাহিত কৰিব বুলি কয়। বিৰোধী নেতা ৰাহুল গান্ধী এই সময়ছোৱাত সদনত উপস্থিত নথকাৰ বাবে বিজেপিয়ে সমালোচনা কৰে। সংসদ ভৱনৰ বাহিৰত আকাশবাণীৰে সৈতে হোৱা কথা বতৰাত বিজেপি সাংসদ মনোজ তিৱাৰীয়ে কয় যে বন্দে মাতৰম সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ আলোচনাটি দেশৰ ঐক্য আৰু ইয়াৰ সাংস্কৃতিৰ প্ৰতীকস্বৰূপ। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিজেপিৰ সাংসদ সম্বিত পাত্ৰই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণে কংগ্ৰেছ দলে বন্দে মাতৰমৰ ক্ষেত্ৰত থকা বিশ্বাসঘাতকতা উদঙাই দিলে। দিল্লীৰ এখন আদালতে আজি যোৱা 10 নৱেম্বৰত লালকিল্লাত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা 3জন চিকিৎসক আৰু 1জন প্ৰচাৰকৰ নিয়াৰ জিম্মাৰ ম্যাদ 4 দিনৰ বাবে বৃদ্ধি কৰিছে। 10 দিনীয়া জিম্মাৰ ম্যাদ শেষ হোৱাৰ লগে লগে এই গোচৰত গ্ৰেপ্তাৰ হোৱা ডাঃ মোজাম্মিল দানাই, ডাঃ আদিল ৰাথেৰ, ডাঃ শাহিনা ছাইদ আৰু মৌলবী ইৰফান আহমেদ বাগাইক আদালতত হাজিৰ কৰোৱা হয়। কেন্দ্ৰীয় তদাৰকী সংস্থা নিয়াই এতিয়ালৈকে এই গোচৰ সন্দৰ্ভত 7জন লোকক গ্ৰেপ্তাৰ কৰিছে। এই ঘটনাত জড়িত লোকসকলক চিনাক্ত কৰাৰ বাবে সংস্থাটোৱে বিভিন্ন ঠাইত অনুসন্ধান চলাই আছে। উল্লেখযোগ্য যে লালকিল্লাৰ বাহিৰত ডাঃ উমৰ উন নবীয়ে চলোৱা এখন বিস্ফোৰক ভৰ্তি গাড়ীৰ বিস্ফোৰণত 15জন লোক নিহত হোৱাৰ লগতে আন কেইবাজনো লোক আহত হৈছিল। ভাৰতে স্বচ্ছ পুনৰ পঢ়ি দিছো, ভাৰতে স্বচ্ছ শক্তিৰ ক্ষেত্ৰত মুঠ শক্তিৰ উৎসৰ 50% অজীৱাশ্ম উৎসৰ পৰা আহৰণ কৰাৰ লক্ষ্যত উপনীত হৈছে। দেশে 2030 চনত এই লক্ষ্যত উপনীত হোৱাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছিল আৰু 5 বছৰৰ পূৰ্বে দেশ এই লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ল। লোকসভাত আজি শক্তি সম্পৰ্কীয় স্থায়ী সমিতিয়ে জলবায়ু সুৰক্ষাৰ ক্ষেত্ৰত থকা প্ৰতিশ্ৰুতিবদ্ধতাক সফলতাৰে ৰূপায়ণ কৰাৰ বাবে নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়কে ধৰি বিভিন্ন অংশীদাৰসকলক প্ৰশংসা কৰে। নতুন আৰু নবীকৰণযোগ্য মন্ত্ৰালয়ে দাখিল কৰা তথ্য অনুসৰি 2025 চনৰ 30 জুন পৰ্যন্ত ভাৰতে মুঠ আহৰণ কৰা শক্তি 485 গিগাৱাট আৰু ইয়াৰে 243 গিগাৱাট অৰ্থাৎ প্ৰায় 50% অজীৱাশ্ম শক্তি উৎসৰ পৰা আহৰণ কৰে। কমিটিখনে প্ৰকাশ কৰা মতে দেশে ইতিমধ্যে 116 গিগাৱাট সৌৰ শক্তি আহৰণ কৰিছে আৰু 2030 চনলৈ 292 গিগাৱাট শক্তিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী দেৱীৰ পৰা।
ভাৰত নেপাল সাংস্কৃতিক মহোৎসৱৰ তৃতীয় সংস্কৰণ আজি নেপালৰ লুম্বিনীত আৰম্ভ হৈছে। লুম্বিনী বৌদ্ধ বিশ্ববিদ্যালয়, ভাৰতীয় সাংস্কৃতিক সম্পৰ্কৰ পৰিষদ আৰু কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসে এই মহোৎসৱৰ আয়োজন কৰিছে। লুম্বিনী ভাৰত আৰু নেপালৰ ঐতিহ্যৰ প্ৰতীকস্বৰূপ। ভাৰতৰ বাবে লুম্বিনী বৌদ্ধদেৱৰ জন্মস্থান হোৱাৰ লগতে বুদ্ধগয়া, সাৰনাথ আৰু কুশীনগৰকে ধৰি বৃহৎ পৰিসৰত বৌদ্ধ দৰ্শনৰ আম্মিক সম্প্ৰসাৰণ। ভাৰত নেপাল সম্পৰ্কৰ লগতে উভয় দেশৰ জনসাধাৰণৰ সংযোগক উৎসাহিত কৰাৰ বাবে লুম্বিনীত বক্তৃতাৰ আয়োজন কৰা হয়। লুম্বিনী বৌদ্ধ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক টীকাৰাম আচাৰ্যই কয় যে এই শৈক্ষিক বক্তৃতাই উভয় দেশৰ মাজত বৌদ্ধিক বিনিময়ৰ লগতে সাংস্কৃতিক সম্পৰ্কক উৎসাহিত কৰাৰ বাবে সাঁকোৰ দৰে কাম কৰিব। দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক শুভ্ৰ বৰুৱা পাৱাগাৰীয়ে কয় যে ভাৰত আৰু নেপালৰ বৌদ্ধৰ দৰ্শন বিশ্ব শান্তি আৰু বুজাপৰাৰ উল্লেখযোগ্য নিদৰ্শন। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে 2014 চনৰ পৰা ভাৰতত কুঁহিয়াৰ উৎপাদন 44% বৃদ্ধি পাইছে বুলি আজি প্ৰকাশ কৰিছে। নতুন দিল্লীত কৃষি বাণিজ্য শীৰ্ষক সন্মিলন 2025ত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে বজাৰ অন্বেষণ আঁচনিৰ অধীনত কৃষকসকলে যাতে উৎপাদিত সামগ্ৰীৰ সঠিক মূল্য লাভ কৰে তাক নিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। এক হেক্টৰতকৈ কম মাটি থকা ক্ষুদ্ৰ কৃষকসকলৰ ক্ষেত্ৰত সংহত কৃষি আৰ্হি গ্ৰহণ কৰাৰ ক্ষেত্ৰত শ্ৰীচৌহানে গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয় যে উদ্যান শস্যৰ ক্ষেত্ৰত যদি দাম এটা নিৰ্দিষ্ট সীমাৰ তললৈ নামে তেন্তে চৰকাৰে নিৰ্ধাৰিত দাম আৰু বিক্ৰী মূল্যৰ পাৰ্থক্যৰ ধনৰাশি পোনপটীয়াকৈ কৃষকৰ একাউণ্টত জমা দিব। কৃষকসকলে বিজ্ঞানৰ মহান অনুশীলনকাৰী বুলি তেওঁ উল্লেখ কৰে। শেহতীয়াকৈ ইণ্ডিগ' বিমানসমূহৰ উৰণত বিলম্ব তথা বাতিল হৈ থকাৰ পৰিপ্ৰেক্ষিতত অসামৰিক পৰিবহণ মন্ত্ৰালয়ে জনাইছে যে 1-7 ডিচেম্বৰৰ ভিতৰত 5,86,000 যাত্ৰীৰ নামৰ ৰেকৰ্ডৰ PNR বাতিল কৰি 569 কোটিতকৈ অধিক টকা ঘূৰাই দিয়া হৈছে। মন্ত্ৰালয়ে লগতে কয় যে মুঠ 9,000 বেগৰ ভিতৰত 4,500 বেগ যাত্ৰীক ঘূৰাই দিয়া হৈছে আৰু বাকী থকা বেগসমূহ অহা 37 ঘণ্টাৰ ভিতৰত ঘূৰাই দিয়া হ'ব। মন্ত্ৰালয়ৰ তথ্য অনুসৰি ইণ্ডিগ' বিমান সংস্থাই 138টা গন্তব্যস্থানৰ ভিতৰত 137টা স্থানলৈ 1,800ৰো অধিক বিমান চলাচল কৰোৱাৰ পৰিকল্পনা কৰিছে। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ প্ৰথম খেল কাইলৈ কটকত খেলোৱা হ'ব। খেলখন কাইলৈ সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। সূৰ্য কুমাৰ যাদৱে ভাৰতীয় দলটোক নেতৃত্ব দিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। লোকসভাত আজি ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱাৰ সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হয়। দিল্লীৰ এখন আদালতে লালকিল্লাত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা 3জন চিকিৎসক আৰু 1জন প্ৰচাৰকক নিয়াৰ জিম্মাত ম্যাদ 4 দিনৰ বাবে বৃদ্ধি কৰিছে। ভাৰতে স্বচ্ছ শক্তিৰ ক্ষেত্ৰত মুঠ শক্তি উৎসৰ 50% অজীৱাশ্ম উৎসৰ পৰা আহৰণ কৰাৰ লক্ষ্যত উপনীত হৈছে। ভাৰত নেপাল সাংস্কৃতিক মহোৎসৱৰ তৃতীয় সংস্কৰণ আজি নেপালৰ লুম্বিনীত আৰম্ভ হৈছে। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ T20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল কাইলৈ কটকত খেলোৱা হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।